এয়া আকাশবাণী গুৱাহাটী। উজনি অসমৰ বাতৰিৰ সৈতে মই নিৰ্মালী শৰ্মা। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা, জীৱন অনুপ্ৰেৰণা আৰু নিযুতবাবু আঁচনিৰ অধীনত আজি শিক্ষাৰ্থীসকলৰ প্ৰত্যক্ষ লাভ হস্তান্তৰ ব্যৱস্থাৰে অনুদান প্ৰদান, এটা বিশেষ সম্প্ৰদায়ক উদ্দেশ্যি কৰা আপত্তিজনক মন্তব্যৰ অভিযোগত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অসম চৰকাৰ, ভাৰত চৰকাৰ তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ জাননী জাৰি, নাগালেণ্ডত আজিৰে পৰা তিনিদিনীয়াকৈ উত্তৰ পূব বসন্ত উৎসৱ আৰু T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ Super 8ৰ এখন খেলত ৱেষ্ট ইণ্ডিজৰ দক্ষিণ আফ্ৰিকাৰ জয়ৰ বাবে 177 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ। এতিয়া শুনক বিতং বাতৰি। গুৱাহাটীৰ খানাপাৰাৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত আয়োজিত অনুষ্ঠানত আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা, জীৱন অনুপ্ৰেৰণা আৰু নিযুতবাবু আঁচনিৰ অধীনত শিক্ষাৰ্থীৰ মাজত প্ৰত্যক্ষ লাভ হস্তান্তৰ ব্যৱস্থাৰে অনুদান প্ৰদান কৰে। জীৱন প্ৰেৰণা আঁচনিৰ অধীনত চৰকাৰী আৰু ৰাজহুৱা প্ৰতিষ্ঠানৰ পৰা 2025 বৰ্ষত স্নাতক ডিগ্ৰী লাভ কৰা শিক্ষাৰ্থীসকলে এবছৰৰ বাবে 2500 টকাকৈ লাভ কৰিব। তদুপৰি শৈক্ষিক উৎকৰ্ষতা আৰু উদ্ভাৱনক উদগনি যোগোৱাৰ উদ্দেশ্যে আজি মুখ্যমন্ত্ৰীৰ জীৱন অনুপ্ৰেৰণা আঁচনিৰ অধীনত 2112 গৰাকী গৱেষকক অনুদান প্ৰদান কৰা হয়। ইয়াৰ অধীনত চৰকাৰী আৰু ৰাজহুৱা প্ৰতিষ্ঠানৰ পৰা পূৰ্ণকালীন গৱেষণাৰ বাবে গৱেষকসকলক 25,000 টকাকৈ আৰু দিব্যাংগ গৱেষকসকলক 40,000 টকাকৈ প্ৰদান কৰা হয়। অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ চৰকাৰী শিক্ষানুষ্ঠানত BEd পাঠ্যক্ৰমত অধ্যয়নৰত শিক্ষাৰ্থীসকলৰ বাবেও অনাগত সময়ত বিশেষ আঁচনি ৰূপায়ণৰ কথা প্ৰকাশ কৰে।
মই শিক্ষামন্ত্ৰী ডাঙৰীয়াক আৰু এটা আঁচনিৰ কাৰণে অনুৰোধ কৰিম। আটাইতকৈ পইচাৰ প্ৰয়োজন আমাৰ যিসকলে BEd এডমিশ্যন লৈছে, কলেজবিলাকত BEdৰ কাৰণে বহুত পইচা দিব লাগে। দুখীয়া ঘৰৰ ল'ৰা ছোৱালীয়ে BEd এডমিশ্যন পৰা নাই, গতিকে BEd ষ্টুডেণ্টৰ কাৰণে আমি এটা স্পেচিয়েল নিযুত মইনা আৰু নিযুত বাবু আৰম্ভ কৰিব লাগে, যাতে কলেজৰ ফিজখিনি ল'ৰা ছোৱালীয়ে দিব পাৰে, দুখীয়া ল'ৰা ছোৱালী যাতে BEd পঢ়াৰ পৰা বঞ্চিত হ'ব নালাগে, এই দিশটো আমি নিশ্চিতভাৱে লক্ষ্য কৰিম।
মুখ্যমন্ত্ৰী ডঃ শৰ্মাই এই অনুষ্ঠানৰ পৰাই ভাৰ্চুৱেল ব্যৱস্থাৰে ITI আৰু পলিটেকনিকসমূহত স্থাপন কৰা উদ্যোগ 4.0 প্ৰযুক্তি কেন্দ্ৰসমূহ উদ্বোধন কৰে। এই অনুষ্ঠানতে আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ ছাত্ৰসকলক সকাহ দিয়াৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী নিযুতবাবু আঁচনি শুভাৰম্ভ কৰা হয়। ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ বাহিৰে স্নাতক আৰু স্নাতকোত্তৰ বৰ্ষত নামভৰ্তি কৰা চৰকাৰী আৰু অপ্ৰাধিকৃত শিক্ষানুষ্ঠানৰ ছাত্ৰসকলে এই আঁচনিৰ সুবিধা লাভ কৰিব। এই আঁচনিৰ অধীনত 2026-27 বৰ্ষত 47,395 গৰাকী ছাত্ৰৰ মাজত মুঠ 12 কোটি টকাৰ অনুদান প্ৰদান কৰা হয়। এটা বিশেষ সম্প্ৰদায়ক উদ্দেশ্যি কৰা আপত্তিজনক মন্তব্যৰ অভিযোগত গুৱাহাটী উচ্চ ন্যায়ালয়ে আজি অসম চৰকাৰ, ভাৰত চৰকাৰ তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ জাননী জাৰি কৰিছে। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই এটা বিশেষ সম্প্ৰদায়ক উদ্দেশ্যি কৰা আপত্তিজনক মন্তব্য আগবঢ়োৱা বুলি লেখক চিন্তাবিদ ডঃ হীৰেণ গোহাঁই আৰু দুটা ৰাজনৈতিক দলে গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থজড়িত আবেদন দাখিল কৰিছিল। আজি এই আবেদনসমূহৰ শুনানি গ্ৰহণ কৰি উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰ আৰু ন্যায়াধীশ অৰুণদেৱ চৌধুৰীৰ খণ্ড বিচাৰপীঠে এই জাননী জাৰি কৰে। অহা এপ্ৰিলত আবেদনৰ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কাইলৈ ধেমাজি জিলাৰ 32,000 লোকৰ মাজত মিছন বসুন্ধৰা আঁচনিৰ অধীনত ভূমিপট্টা বিতৰণ কৰিব। এই উপলক্ষে জিলাখনৰ দেউৰীবিলত আয়োজিত অনুষ্ঠানত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত উপস্থিত থাকিব। খিলঞ্জীয়া ভূমিহীন পৰিয়াল আৰু প্ৰতিষ্ঠানসমূহৰ ভূমিৰ অধিকাৰ সুনিশ্চিত কৰাৰ লক্ষ্যৰে চৰকাৰে সমষ্টিভিত্তিৰ ভূমিপট্টা বিতৰণ ব্যৱস্থা কৰিছে। মুখ্যমন্ত্ৰী শৰ্মাই এই অনুষ্ঠানৰ সৈতে ধেমাজিত নিৰ্মাণ সম্পূৰ্ণ হৈ উঠা সংহত জিলা আয়ুক্তৰ কাৰ্যালয় আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। নাগালেণ্ডত আজিৰে পৰা তিনিদিনীয়াকৈ উত্তৰ পূব বসন্ত উৎসৱ 2026ৰ আয়োজন কৰা হৈছে। ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ তত্বাৱধানত উত্তৰ পূব মণ্ডল সাংস্কৃতিক কেন্দ্ৰ ডিমাপুৰৰ সহযোগত আৰু নাগপুৰৰ দক্ষিণ মধ্য মণ্ডল সাংস্কৃতিক কেন্দ্ৰৰ সহযোগত এই মহোৎসৱৰ আয়োজন কৰা হৈছে। এই উৎসৱৰ উদ্দেশ্য হৈছে যে উত্তৰ পূব সীমান্তৰ সমৃদ্ধ লোক সংস্কৃতি আৰু জনজাতীয় সাংস্কৃতিক সম্পদৰ সংৰক্ষণৰ লগতে পৰম্পৰাগত শিল্পীসকলৰ বাবে এখন ৰাষ্ট্ৰীয় মঞ্চ প্ৰদান কৰা। ইপিনে অসম আৰু নাগালেণ্ডৰ মাজত সমন্বয়ৰ বাৰ্তাৰে যোৰহাট জিলাৰ মৰিয়নীত কাইলৈৰে পৰা চুকাফা নাট্য উৎসৱৰ আয়োজন কৰা হৈছে। সাংস্কৃতিক বিনিময়ৰ মাধ্যমেৰে সম্প্ৰীতিৰ বাৰ্তা বিলোৱাৰ বাবে এই উৎসৱ শক্তিশালী মাধ্যম হিচাপে পৰিগণিত হ'ব বুলি উদ্যোক্তাসকলে আশা প্ৰকাশ কৰিছে। উত্তৰ লখিমপুৰৰ পৰা ডিব্ৰুগড়লৈ প্ৰতিদিনে ৰেল চলাচল তথা মুৰ্কাও চেলেং আৰু গুৱাহাটীৰ মাজত চলাচল কৰা লাচিত এক্সপ্ৰেছ ৰেলগাড়ীখন সৰুবৰ সকলো ষ্টেচনত ৰখোৱাৰ দাবীৰে ধেমাজি ঐক্য মঞ্চই আজি অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। ঐক্য মঞ্চই লগতে জিলাখনত লোক নিৰ্মাণ বিভাগৰ অধীনত নিৰ্মাণৰত পথসমূহ খৰখটীয়াকৈ কৰিবলৈ দাবী জনায়। এই প্ৰতিবেদন কাৰ্যসূচীত শতাধিক লোকে অংশগ্ৰহণ কৰি শীঘ্ৰে এই দাবীসমূহ কাৰ্যকৰী কৰিবলৈ আহ্বান জনায়।
উত্তৰ লখিমপুৰ আৰু ডিব্ৰুগড়ৰ মাজত এখন ৰেল দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি দাবী জনাইছো। যিহেতু ধেমাজি যি স্বাস্থ্যখণ্ডৰ অৱনতিৰ কাৰণে ইয়াৰ জনসাধাৰণে সেই অসম চিকিৎসা মহাবিদ্যালয় যাব লগা হয় আৰু সেই ট্ৰেইনখন সকলো সৰু বৰ ষ্টেচনত ৰখাবৰ কাৰণে আমি দাবী উত্থাপন কৰিছো। ডেকাগাঁও আৰু মুকক্সেলকৰ মাজত যিখন ৰেল চলাচল কৰে সেই ৰেলখনো সৰু বৰ সকলো ষ্টেচনত ৰখাবৰ কাৰণে আজি এই প্ৰতিবাদী কাৰ্যসূচীত অসম চৰকাৰক আহ্বান জনাইছো।
প্ৰধানমন্ত্ৰী চাহ শ্ৰমিক প্ৰোৎসাহন যোজনাৰ অধীনত ডিব্ৰুগড় জিলাৰ বামুণবাৰী চাহ বাগিচা প্ৰাথমিক বিদ্যালয়ৰ নিৰ্মিত অতিৰিক্ত শ্ৰেণীকোঠাসমূহ আজি মন্ত্ৰী বিমল বৰাই মুকলি কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে নৱনিৰ্মিত কোঠাসমূহে বিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশ পূৰ্বতকৈ উন্নত কৰিব। তেওঁ লগতে উন্নত আন্তঃগাঁথনি নিৰ্মাণৰ ফলত শিক্ষাৰ্থীসকলে গুণগত শিক্ষাৰ সুযোগ লাভ কৰিব বুলি উল্লেখ কৰে। ডিব্ৰুগড় জিলা আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া বিক্ৰম কোইৰীৰ উপস্থিতিত সমাগত বিধানসভা নিৰ্বাচনৰ বাবে নিৰ্বাচনৰ লগত জড়িত বিষয়া কৰ্মচাৰীসকলক আজিৰে পৰা তিনিদিনীয়াকৈ প্ৰশিক্ষণ ব্যৱস্থা কৰা হৈছে। এই প্ৰশিক্ষণ কাৰ্যসূচীত মাণ্ডলিক বিষয়া আৰু খণ্ড বিষয়াসকলৰ প্ৰশিক্ষণ অনুষ্ঠিত হৈছে। প্ৰশিক্ষণ কাৰ্যসূচীত জিলা পৌৰ নিগমৰ আয়ুক্ত জয় বিকাশ, সহকাৰী আয়ুক্তসকলৰ লগতে মাষ্টাৰ প্ৰশিক্ষকসকল উপস্থিত থাকে। জিলা আয়ুক্ত বিক্ৰম কোইৰীয়ে উপস্থিতসকলৰ সন্মুখত ভাষণ দিয়ে। ডিব্ৰুগড় কানৈ বাণিজ্য মহাবিদ্যালয়ত আজি মুখ্যমন্ত্ৰী নিযুত বাবু আঁচনি 2026 উদ্বোধনী অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ প্ৰদৰ্শন কৰা হয়। অনুষ্ঠানটোত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেইবাগৰাকীও বিশিষ্ট অতিথিৰ ভাষণৰ পোনপটীয়া সম্প্ৰচাৰ কৰা হয়। নিযুত বাবু আঁচনিৰ নডেল বিষয়া ড০ পল্লৱী কাশ্যপে মহাবিদ্যালয়খনৰ মুঠ 181গৰাকী ছাত্ৰই এই আঁচনিৰ সুবিধা লাভ কৰিব বুলি উল্লেখ কৰে। মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ জয়দেৱ গগৈয়ে ছাত্ৰ ছাত্ৰীসকলক এই আঁচনিৰ জৰিয়তে লাভ কৰিব পৰা বিভিন্ন সুবিধাৰ বিষয়ে অৱগত কৰে। যোৰহাট জিলা আয়ুক্তই আজি হোলংপাৰত অৱস্থিত লাচিত মৈদাম প্ৰকল্প পৰিদৰ্শন কৰে। এই পৰিদৰ্শনকালত তেওঁ মৈদামৰ উদ্বোধনী অনুষ্ঠানৰ প্ৰস্তুতি আজি অন্যান্য প্ৰাসংগিক বিষয়াসমূহৰ সন্দৰ্ভত সংশ্লিষ্টসকলৰ সৈতে বিস্তৃত আলোচনা কৰে। পৰিদৰ্শনকালত নিৰ্মাণ সংস্থাৰ প্ৰতিনিধি, লোক নিৰ্মাণ বিভাগৰ বিষয়া, জিলা সংগ্ৰহালয়ৰ বিষয়া আৰু অন্যান্য বিষয়াসমূহ উপস্থিত থাকে। ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত ছুপাৰ 8ৰ এখন খেলত দক্ষিণ আফ্ৰিকা নিশ্চিত বিজয়ৰ দিশত অগ্ৰসৰ হৈছে। জয়ৰ বাবে ৱেষ্ট ইণ্ডিজে নিৰ্ধাৰণ কৰা 177 ৰাণৰ লক্ষ্য অনুসৰণ কৰি দক্ষিণ আফ্ৰিকাই আমালৈ বাতৰি অহা পৰলৈ 14 অভাৰত এটা উইকেট হেৰুৱাই 157 ৰাণ কৰিছে। এইডেন মাৰ্কক্ৰমে 83 আৰু ৰিয়ান ৰিক্লেটনে 36 ৰাণ কৰি খেলি আছে। প্ৰতিযোগিতাৰ চেন্নাইৰ MA চিদাম্বৰম ষ্টেডিয়ামত আজি হ'বলগীয়া এখন গুৰুত্বপূৰ্ণ খেলত ভাৰত জিম্বাবৱেৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কাইলৈ 2 নম্বৰ ৰাষ্ট্ৰীয় জলপথত কেইবাটাও গুৰুত্বপূৰ্ণ অন্তৰ্দেশীয় জলপথ আন্তঃগাঁথনি প্ৰকল্প উদ্বোধন কৰিব। ইয়াৰ ভিতৰত বগীবিল আৰু ধুবুৰীৰ সীমাশুল্ক আৰু ইমিগ্ৰেচন চৌহদ আৰু ডিব্ৰুগড়ৰ ঐতিহ্য ভৱন অন্যতম। এই প্ৰকল্পসমূহে অসমসহ সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল বাণিজ্য, পৰ্যটন আৰু যোগাযোগ ব্যৱস্থা অধিক সুদৃঢ় কৰিব বুলি আশা কৰা হৈছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ পঢ়ি দিছো। মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা, জীৱন অনুপ্ৰেৰণা আৰু নিযুত বাবু আঁচনিৰ অধীনত আজি শিক্ষাৰ্থীসকলৰ প্ৰত্যক্ষ লাভ হস্তান্তৰ ব্যৱস্থাৰে অনুদান প্ৰদান, এটা বিশেষ সম্প্ৰদায়ক উদ্দেশ্যি কৰা আপত্তিজনক মন্তব্যৰ অভিযোগত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অসম চৰকাৰ, ভাৰত চৰকাৰ তথা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ জাননী জাৰি, নাগালেণ্ডত আজিৰে পৰা তিনিদিনীয়াকৈ উত্তৰ পূব বসন্ত উৎসৱ আৰু T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ছুপাৰ 8ৰ এখন খেলত ৱেষ্ট ইণ্ডিজৰ দক্ষিণ আফ্ৰিকাৰ জয়ৰ বাবে 177 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ। আমাৰ এতিয়া বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45 শুনিবলৈ পাব।